নাগালেণ্ডু ইলেভেন প্ৰজেক্ট বঢ়াবলৈ মেমৰাণ্ডা অফ এগ্ৰিমেণ্ট ছাইন কৰিছে। নাগালেণ্ডু এইচ এল এল লাইফ কেয়াৰ লগতে মিলি কিনে অমৃত ফাৰ্মাচিষ্টটো সস্তা হেল্থ কেয়াৰ দিবলৈ লঞ্চ কৰিছে। লোকসভাটো বিকশিত ভাৰত গেৰেণ্টি ফৰ ইউ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ বিল 2025টো পাছ কৰিছে আৰু ভাৰত অমান লগা ইংক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে অৰ্ডাৰ অফ অমান দিছে। এতিয়া পূৰা খবৰ। এলিমেণ্ট নাগালেণ্ড প্ৰজেক্টটো আজি ডিপাৰ্টমেণ্ট অফ লেণ্ড ৰিচোৰ্চেছ আৰু নাগালেণ্ড এম্পাৱাৰমেণ্ট অফ পিপল লগতে ইকনমিক ডেভেলপমেণ্ট এন ই পি ডি দ্বাৰা প্ৰজেক্ট লাগু নিমিত্তে মেমৰাণ্ডা অফ এগ্ৰিমেণ্ট ছাইন কৰিছে। লেণ্ড ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট লগতে এগ্ৰিমেণ্টটো প্ৰদেশতে স্প্ৰিং ৰিজুভিনেশ্যন আৰু কফি বানাগে মজবুত কৰিবলৈ ফ'কাছ কৰি আছে। তাতে ৰিনিউৱেবল এনাৰ্জি ষ্টাডিজ লগা এন ই পি ডি চেণ্টাৰ অফ এক্সেলেঞ্চটো ৰিচাৰ্চ নিমিত্তে ষ্টেট টেকনিকেল পাৰ্টনাৰ হিচাপে আৱিষ্কাৰ আৰু টেকনলজি বিকাশতে ছাৰ্ভ কৰিব। কাৰ্যক্ৰমকে এড্ৰেছ কৰি কিনে চিফ ছেক্ৰেটাৰী এণ্ড এলিমেণ্ট মিছন ডিৰেক্টৰ ভি শশাংক শেখৰ কৈছে, এনেকুৱা নিচিনা মিলি কিনে কাম কৰিবলৈতো দুচৰা ডিপাৰ্টমেণ্ট লগতে বি আগে বাঢ়াব।
Collaboration with various state and central agencies departments is an integral part of the implementation strategy for this project. We have been discussing with various departments and central agencies also. In the meantime, we are starting today these collaborations. These collaborations will be strengthened in the coming days and also extended to other departments.
এলিমেণ্ট প্ৰজেক্টটো মাটি বিয়া হৈ থাকিয়া কে বনাবলৈ ক্লাইমেট ৰিজিলিয়েঞ্চ বনাবলৈ আৰু নাগালেণ্ডে থাকিয়া ভাল কৰিবলৈ এইম কৰিয়া লগা আছে। পূৰা মিলাই কিনে 574.63 crore টকাৰ পৰা প্ৰজেক্টটো 16 ডিষ্ট্ৰিক্টছে 225 বস্তি কভাৰ কৰি যাব আৰু 5 years লগা পিৰিয়ডটো 2030 শেষ হ'ব। নাগালেণ্ড লগা হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো এইচ এল এল লাইফ কেয়াৰ লিমিটেড কৈ কিনে এটা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং যোনটো মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ নিচিনা আছে। এইটো লগতে প্ৰদেশতে অমৃত কৈ কিনে এফৰ্ডেবল মেডিচিন এণ্ড ৰিলায়েবল ইমপ্লেণ্টছ ফৰ ট্ৰিটমেণ্ট ফাৰ্মাচিষ্ট শুৰু কৰিবলৈ এটা মেমৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং এম অ' ইউ ছাইন কৰিছে। অমৃত ফাৰ্মাচীটো দৰকাৰ থাকে দাৱাই খান আৰু চাৰ্জাৰীৰে চলা চামান খান সস্তা পৰা দিবলৈ। আচলটো খতৰনাক বীমাৰী যেনেকুৱা কেঞ্চাৰ আৰু মন লগা বীমাৰ খান নিমিত্তে দিব। এম অ' ইউ নিচিনে এইচ এল এল লাইফ কেয়াৰটো চুমুকিদি মাদে ষ্টেট ফেমিলি ৱেলফেয়াৰ ট্ৰেইনিং ইনষ্টিটিউটে ৱেয়াৰ হাউচ একটা লগাই কিনে পাব্লিক হস্পিটেলছ খান ছাপ্লাই দিব। তাইখান অমৃত ফাৰ্মাচী আউটলেটছ খান দৰকাৰ থাকে পাব্লিক হস্পিটেলছতে বি নাগৰিক খানগে সস্তা পা মেডিকেল ছাপ্লাইজ খান ঠিক দিবলৈ পাৰিব নিমিত্তে খুলি দিবলৈ আছে। এম অ' ইউটো প্ৰিন্সিপাল ডিৰেক্টৰ ডক্টৰ মেৰেনিলা চেনলেম আৰু এইচ এল এল লাইফ কেয়াৰ লগা ছিনিয়ৰ মেনেজাৰ আৰ বি ডি নৰ্থ ইষ্ট দিলীপ কুমাৰ মিশ্ৰৰ পৰা ছাইন কৰিছে। লোকসভাৰ পৰা বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ 2025টো পাছ কৰি দিছে। লেজিছলেশ্যন পৰা 20 years লগা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট 2005টো বদলি কৰি দিব। বিলটো বিকশিত ভাৰত 2047 লগা ৰাষ্ট্ৰীয় সপনাৰ লগতে মিলাই কিনে গ্ৰামীণ বিকাশ কাম একটা শুৰু কৰিবলৈ চেষ্টা কৰি আছে। লেজিছলেশ্যন নিচিনে 125 days লগা মজদুৰি কামটো ঠিক গেৰেণ্টি থাকি কিনে সদায় ফাইনেন্সিয়েল ছাল দে বস্তিতে চব ঘৰতে যদি ডাঙৰ মানুহখন স্কিল নাথাকিয়া হাত কাম কৰিবলৈ ভলেণ্টিয়াৰ কৰি ইটো খানকে দিবলৈ আছে। বিল ওপৰতে বাতচিত কৰিয়াকে জবাব দি কিনে ইউনিয়ন ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ শিৱৰাজ সিং চৌহান কৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ নিচিনে এম জি এন আৰ ই জি এ স্কিমটো ঠিক পাৰা লাগু কৰি কিনে চলাবলৈ পাৰিছে।
हम पैसा बचाना नहीं चाहते, हम रोजगार देना चाहते हैं, गांव को विकसित बनाना चाहते हैं। इसलिए इसी साल बजट में प्रस्तावित है 1,51,282 crore रुपया। और ये रुपया कहाँ जाएगा? ये मजदूरों को मजदूरी के लिए भी जाएगा, ये गांव के विकास के लिए भी जाएगा। अकेले भारत सरकार 95,600 crore रुपया खर्चा करेगी।
চেণ্ট্ৰেল চৰকাৰ আৰু প্ৰদেশ চৰকাৰৰ মাজতে ফাণ্ড ভাগ কৰিয়া নিয়মটো নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান প্ৰদেশখনতে 90:10 হ'ব, এইটো ছাড়ি কিনে দুচৰা চব প্ৰদেশতেতো 60:40 হ'ব। প্ৰদেশ চৰকাৰটো বেৰোজগাৰী এলাৱেন্স আৰু মুৱাজাটো দি থাকিবলৈ জাৰি ৰাখিব। বিলটো পইচা লেনদেন কৰিবলৈ বায়'মেট্ৰিক অথেণ্টিকেশ্যন চলা, প্লেনিং আৰু মনিটৰিং নিমিত্তে জিঅ' স্পেচিয়েল টেকনলজি চলা, ৰিয়েল টাইম ট্ৰেকিং নিমিত্তে মোবাইল এপ্লিকেশ্যনতে বেছ কৰিয়া ডেশবৰ্ডছ চলা আৰু সদায় সপ্তাহ নাগৰিক খানকে দেখাবলৈ ছিষ্টেমছ নিমিত্তে দি আছে। বিল লগা নিচিনে চব কাম কৰিয়াটো বিকশিত ভাৰত নেশ্যনেল ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টেক নিচিনে জমা কৰিব আৰু বস্তি জাগাখনতে নাগৰিক খান লগা কাম নিমিত্তে একটা পূৰা ৰাষ্ট্ৰীয় কাম বনাই দিব। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমাদে ফ'ল' কৰিবি। আপুনি খান পৰা এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাৰিব। वेलकम बैक अपनी हन सामला का खबर हुनी असे प्रधानमंत्री नरेंद्र मोदी के ऑर्डर ऑफ ओमान कोइगिना सुल्तनत लगा अलग सिविलियन ऑनर दो इंडिया ओमान लगा रिश्ता दे ताई लगा योगदान निम्दे और ताई लगा भविष्य लगा भावना बुखिया लीडरशिप निम्दे सुल्तान हैताम बिन तारिक पर दिशे ताई के इतु दिया दु आजी मस्कते रॉयल पैलेस ते सेरेमनी लुआ दे दिशे प्रधानमंत्री मोदी बरा इतु सम्मान दु দুইটা দেশ মাজতে পুরানা ফ্রেন্ডশিপ থাকিয়াকে ডেডিকেট করেছে আর কইছে ইতু ভারত লাগা 1.4 বিলিয়ন মানুখান আর ওমান লাগা মানুখান মাজতে মরমকে সম্মান দিয়া লাগা আছে আগে দে ভারত আর ওমান দে টু কম্প্রেহেন্সিভ ইকোনমিক পার্টনারশিপ এগ্রিমেন্ট সাইন করেছে ইতু বড় দুইটা দেশ লাগা রিস্তা দে একটা ঐতিহাসিক কদম চীন বানাই দিছে এগ্রিমেন্ট দু ইউনিয়ন মিনিস্টার অফ কমার্স এন্ড ইন্ডাস্ট্রি পীয়ূষ গোয়েল আর তাই লাগা ওমান কাউন্টারপার্ট কে এস আল ইউসুফ পারা ওমান লাগা সুলতান আর প্রধানমন্ত্রী মোদী থাকি কিনা সাইন করেছে এগ্রিমেন্ট দু ভারত লাগা মজদুরি কাম লাগা হিসা দে কিসিম কিসিম মৌকা খুলি দিবলে আছে আর বেশি নকরি ওলাই দিব আর দুইটা দেশ নিমদে ভাল মার্কেট এক্সেস আর ডাঙর ইকোনমিক মৌকা খান বানাই দিব দুই তরফ দেবি এমওইউস টু মেরিটাইম হেরিটেজ পড়ালেখা খেতি বাড়ি আর কুনিধান খেতি বাড়ি লাগা হিসা খান দে সাইন করেছে প্রধানমন্ত্রী নরেন্দ্র মোদী বরা কৈছে ভারতে কিসিম কিসিম জাতি থাকিয়া বরা তাই লাগা সংস্কৃতি লাগা মজবুত জোর আছে আর ভারতীয় খান নিমদে সদায় দিন নতুন রং আনে সদায় সিজন দু একটা নতুন ত্যোহার হয়ে যায় আর একটা একটা ট্রেডিশন দু নতুন আইডিয়া আনে তাই ওমান দে আজি তাই লাগা ভিজিট লাগা দুই দিন তে মস্কাতে মৈত্রী পার্ফ কই কিনা একটা কার্যক্রম দে ভারতীয় সমাজ আর স্টুডেন্টস খানকে কথা কই থাকছে তাই কৈছে ভারতীয় খান নিজের জায়গা পর দূর থাকি যা খান পর মিলি কিনা থাকি বলে আর কাম করবলে লাগা জিন্দা উদাহরণ দি আছে
ভারত মে হামারি ডাইভার্সিটি হামারি সংস্কৃতি কা মজবুত আধার হ্যায় হামারে লিয়ে হর দিন এক নয়া রং লেকর কে আতা হ্যায় হর মৌসম এক নয়া উৎসব বন জাতা হ্যায় হর পরম্পরা এক নয়ী সোচ কে সাথ আতি আর ইহি কারণ হ্যায় कि हम भारतीय कहीं भी जाए कहीं भी रहे हम डायवर्सिटी का सम्मान करते
मैत्री पर्व कार्यक्रम दो ओमान दे भारतीय स्कूलिंग सिस्टम लगा 50 साल पूरा हुआ मान्या लगा से आज पुजो प्रधानमंत्री दो इंडिया ओमान बिजनेस समिट ते कथा कोई से जो दे दुईटा देश पर भी बिजनेस लीडर्स खान अटेंड करे प्रधानमंत्री नरेंद्र मोदी दो ओमान इथियोपिया और जॉर्डन देश खान लगा तीन दिन विजिट तो सफलता बरा शेष कर दिल्ली निमते ओलाई जैसे নাগাল্যান্ড হেলথ প্রোটেকশন সোসাইটি দু রিলায়েন্স জেনারেল ইন্সুরেন্স কোম্পানি লিমিটেড মিলি কিনা ইন্দাস হেলথ মিত্র আই এইচ এম তো প্রদেশ পি এম জে এ ওয়াই আর সি এম এইচ আই এস বেনিফিশিয়ারিজ খানগে ফ্রি ডিজিটাল ডক্টর কনসালটেশন দিব নিমতে লঞ্চ করছে আই এইচ এম দু পলিসি ধুরিয়া খানগে স্পেশালাইজ ডক্টরসকে নিজের জায়গা লগ করিয়া বুক করবলে ভিডিওতে কথা করবলে মেসেজতে ফোন বরা আর ইমেল বরা কেতিয়া হইলিবি আর কতে বরা হইলিবি করি কিনা হেলথ কেয়ারকে আসান বানাবলে ইজাজত দি আছে বেনিফিশিয়ারিজ খান দু আই এইচ এম মোবাইল এপ কই না এন্ড্রয়েড টেলি কনসালটেশন চলাবলে পারিব চ্যাম্পিয়নশিপ আর সি এস ডি ফাইট নাইট আগরতলা দে ডিসেম্বর 15 তারিখ পর 17 তারিখ তক লোয়া দে 11টা মেডেলস জিতি কিনা নাম রোশন করেছে টিম স্ট্রাইক ফিট একাডেমি নাগাল্যান্ড পর 8টা গোল 2টা সিলভার আর 1টা ব্রঞ্জ মেডেল ঘর আর একবার জানাই দিয়েছে নাগাল্যান্ড দু 11 প্রজেক্ট বাড়াবলে মেমোরান্ডা অফ এগ্রিমেন্ট সাইন করেছে নাগাল্যান্ড দু এইচ এল এল লাইফ কেয়ার মিলি কিনা অমৃত ফার্মাসিস্ট সস্তা হেলথ কেয়ার দিবলে লঞ্চ করেছে লোকসভা দু বিকশিত ভারত গ্যারান্টি ফর ইউ রোজগার এন্ড আজীবিকা মিশন গ্রামীণ বিল 2025 পাস করেছে আর ভারত ওমান লাগা ইঙ্ক ফ্রি ট্রেড এগ্রিমেন্ট প্রধানমন্ত্রী নরেন্দ্র মোদীকে অর্ডার অফ ওমান দিছে ইতর আজ সাম লাগা খবর ইমানতে শেষ করে আছে শুনে থাকবি আহাকালি পুজোর 7:25 নাগামিজ খবর আনি দিবলে আছে গুড নাইট